আদি পুস্তক 50 অধ্যায়। তেতিয়া যোসেফে তেওঁ বাপেকৰ মুখৰ ওপৰত মুখ দি পৰিল আৰু কান্দি কান্দি তেওঁক চুমা খালে। পাছত যোসেফে তেওঁ বাপেকৰ মৃতদেহ সুগন্ধি দ্ৰব্যযুক্ত কৰি ৰাখিবলৈ তেওঁ দাস চিকিৎসকসকলক আজ্ঞা দিলে। তাতে চিকিৎসকসকলে ইজৰাইলৰ দেহ সুগন্ধি দ্ৰব্যযুক্ত কৰিলে। তেওঁলোকে এই কাৰ্যত 40 দিন সময় ল'লে, কিয়নো সেই কাৰ্য কৰিবলৈ সিমান দিনেই প্ৰয়োজন হয়। পাছত মিছৰীয়াসকলে তেওঁৰ কাৰণে 70 দিন শোক কৰিলে। যাকোবক মৈদাম দিয়া যোসেফৰ মৃত্যু। সেই শোকৰ দিন অতীত হোৱাৰ পাছত যোসেফে ফৰোনৰ অধিকাৰীসকলক ক'লে, মই যদি আপোনালোকৰ আগত অনুগ্ৰহপ্ৰাপ্ত হৈছো তেনেহ'লে বিনয় কৰোঁ, ফৰোনৰ ওচৰত এই কথা কওক যে মোৰ পিতৃয়ে মোক শপত কৰাই কৈছিল, চোৱা মই এতিয়া মৰোহে কনান দেশত মই মোৰ নিজৰ অৰ্থে খান্দি থোৱা মৈদামতেই তুমি মোক মৈদাম দিবা। এতেকে মই বিনয় কৰোঁ, এতিয়া মোৰ পিতৃক মৈদাম দিবলৈ মোক যাব দিয়ক, পাছত মই পুনৰ ঘূৰি আহিম। তেতিয়া ফৰোনে ক'লে, যোৱা, তোমাৰ পিতৃয়ে তোমাক শপত কৰোৱাৰ দৰেই তুমি তেওঁক মৈদাম দিয়াগৈ। তেতিয়া যোসেফে তেওঁৰ বাপেকক মৈদাম দিবলৈ যাত্ৰা কৰিলে। তাতে ফৰোনৰ পাত্ৰমন্ত্ৰীসকল, তেওঁ ঘৰৰ বৃদ্ধসকল, মিছৰ দেশৰ সকলো বৃদ্ধ লোক, যোসেফ আৰু তেওঁ আটাই পৰিয়াল, তেওঁ ভাই ককাইসকল আৰু বাপেকৰ পৰিয়ালো তেওঁৰ লগত গ'ল। তেওঁলোকে কেৱল নিজৰ ল'ৰা তিৰোতা আৰু মেৰ চাক আৰু গৰু আদি জাকবোৰহে গোচনত এৰি গ'ল। তেওঁৰ লগত ৰথ আৰু অশ্বাৰোহীসকল গ'ল। এইদৰে সকলো মিলি এটা অতি বৃহৎ দল হ'ল। পাছত তেওঁলোকে গৈ জৰ্দনৰ সিপাৰে থকা আদৰৰ মৰণা মৰা ঠাই পালে। সেই ঠাইতে তেওঁলোকে অতি দাৰুণ মহাবিলাপেৰে বিলাপ কৰিলে। তাতে সেই দেশ নিবাসী কনানিয়াসকলে আদৰৰ মৰণা মৰা ঠাইত এইদৰে শোক কৰা দেখি ক'লে, মিছৰীয়াসকলৰ এইয়ে অতি দাৰুণ শোক। এই হেতুকে জৰ্দনৰ সিপাৰে থকা সেই ঠাই আবেল নিচিয়াম নামেৰে প্ৰখ্যাত হ'ল। পাছত যাকোবে নিজৰ পুত্ৰসকলক আজ্ঞা দিয়াৰ দৰেই তেওঁলোকে কৰিলে। তেওঁ পুত্ৰসকলে তেওঁক কনান দেশলৈ লৈ গ'ল আৰু মম্ৰীৰ সন্মুখত থকা মকপেলাৰ পথাৰৰ যি গুহা আছিল তাতে মৈদাম দিলে। অব্ৰাহামে পথাৰে সৈতে সেই গুহা মৈদাম দিবৰ বাবে কিনিছিল। তেওঁ হিতিয়া ইফ্ৰনৰ পৰা সেই ঠাই কিনি লৈছিল। বাপেকক মৈদাম দিয়াৰ পাছত যোসেফ আৰু তেওঁ ভাই ককাইসকলৰ লগতে বাপেকক মৈদাম দিবলৈ তেওঁলোকৰ লগত অহা সকলো লোক মিছৰ দেশলৈ উভতি গ'ল। পাছত যোসেফৰ ককাইকসকলে দেখিলে যে তেওঁলোকৰ পিতৃ মৃত্যু হ'ল। সেয়ে তেওঁলোকে ক'লে, যদি যোসেফে ঘৃণা কৰে আৰু আমি তেওঁলৈ যি যি অন্যায় কৰিছিলোঁ তাৰ যদি প্ৰতিফল আমাক দিয়ে। সেয়ে তেওঁলোকে যোসেফলৈ বাৰ্তা পঠালে আৰু ক'লে, তোমাৰ পিতৃয়ে তেওঁৰ মৃত্যুৰ আগেৰে এই আদেশ দিছিল যে তোমালোকে যোসেফক এইদৰে ক'বা, বিনয় কৰোঁ, তুমি তোমাৰ ককাইৰাহঁতৰ জগৰ তেওঁলোকৰ পাপ ক্ষমা কৰা, কিয়নো তেওঁলোকে তোমাক দুৰ্গতি কৰিছিল। এতেকে এতিয়া আমি বিনয় কৰোঁ, আপুনি নিজ পিতৃৰ ঈশ্বৰৰ দাসসকলৰ দুখ ক্ষমা কৰক। এইদৰে তেওঁলোকে যোসেফলৈ কৈ পঠোৱাত তেওঁ কান্দি পেলালে। তাৰপাছত তেওঁ ককাইকসকলে গৈ তেওঁৰ সন্মুখত পৰি ক'লে, চাওক, আমি আপোনাৰেই বন্দী। তেতিয়া যোসেফে তেওঁলোকক ক'লে, ভয় নকৰিবা, কিয়নো মই জানো ঈশ্বৰৰ প্ৰতিনিধি। তোমালোকে মোৰ বিৰুদ্ধে অনিষ্টৰ কল্পনা কৰিছিলা, হয়, কিন্তু এতিয়া যেনেকৈ দেখিছা তেনেকৈ অনেক লোকৰ প্ৰাণ ৰক্ষা কৰাৰ কাৰ্য সিদ্ধ কৰাৰ অভিপ্ৰায়েৰে ঈশ্বৰে ইয়াকেই মংগলৰ কল্পনা কৰিলে। এতিয়া তোমালোকে ভয় নকৰিবা, মই তোমালোকক আৰু তোমালোকৰ ল'ৰা তিৰোতাসকলকো প্ৰতিপালন কৰিম। এইদৰে তেওঁলোকক তেওঁ সান্ত্বনা দিলে আৰু মৰমৰ কথা ক'লে। পাছত যোসেফে তেওঁ পিতৃবংশৰ সৈতে মিছৰ দেশতে নিবাস কৰি থাকিল। আৰু যোচেফ 110 বছৰ জীয়াই থাকিল। এইদৰে যোচেফে ইফ্ৰইমীয়ৰ পৰিণাতি দেখিবলৈ পালে। তেওঁ মনছিৰ পুতেক মাখিৰৰ সন্তানসকলকো দেখা পালে। তেওঁলোকক কোলাত ল'বলৈ পালে। পাছত যোচেফে তেওঁৰ ভায়েক ককায়েকসকলক ক'লে, মই এতিয়া মৃত্যুৰ সময়ত উপস্থিত হৈছোঁ, কিন্তু ঈশ্বৰে তোমালোকলৈ অৱশ্যে দৃষ্টি কৰিব, আৰু অব্ৰাহাম, ইছহাক আৰু জাকোবৰ আগত যি দেশ দিম বুলি শপত কৰিছিল, সেই দেশলৈ তোমালোকক এই দেশৰ পৰা লৈ যাব। তাৰ পাছত যোচেফে ইজৰাইলৰ সন্তানসকলক শপত কৰালে। তেওঁ ক'লে, ঈশ্বৰে অৱশ্যে তোমালোকলৈ দৃষ্টি কৰিব, সেই সময়ত নিশ্চয়কৈ তোমালোকে ইয়াৰ পৰা মোৰ অস্থি লৈ যাবা। এইদৰে যোচেফ 110 বছৰ বয়সত মৰিল। পাছত তেওঁক সুগন্ধি দ্ৰব্যযুক্ত কৰি মিছৰত এটা পেৰাত ভৰাই ৰখা হ'ল।